এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিঙৰ আজি অসমত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কাৰ্যসূচীত অংশগ্ৰহণ সদ্যঘোষিত কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অসামৰিক সেৱাৰ পৰীক্ষাত অসমৰ চাৰিগৰাকী প্ৰাৰ্থী উত্তীৰ্ণ আসন্ন বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী কুচকাৱাজ আৰম্ভ আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উপলক্ষে কাইলৈ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ অধীনত দেশৰ 250টা স্থানত অস্মিতা লীগৰ আয়োজন আৰু T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত কাইলৈ ভাৰত নিউজিলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ। কেন্দ্ৰীয় মীন পশুপালন আৰু দুগ্ধ উৎপাদন দপ্তৰৰ মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিঙে আজি অসমত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। এই উপলক্ষে যোৰহাটৰ কলিয়াপানীত বিয়লি 3 বজাত হ'বলগীয়া অনুষ্ঠানত অংশ লৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ বিভিন্ন জিলাত নিৰ্মাণ হ'বলগীয়া কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। ইয়াৰ ভিতৰত যোৰহাট আৰু ডিব্ৰুগড়ত 2টা দৈনিক 1 লাখ লিটাৰ ক্ষমতাযুক্ত দুগ্ধ সংসাধন প্ৰকল্প, ধেমাজিৰ ৰঙাজানত দৈনিক 50,000 লিটাৰ ক্ষমতাযুক্ত দুগ্ধ সংসাধন প্ৰকল্প আৰু শিৱসাগৰ আৰু শ্ৰীভূমিত 2খন মাল্টিকেয়াৰ পশু চিকিৎসালয় প্ৰকল্প আছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই অনুষ্ঠানৰ পৰাই ভাৰ্চুৱেল ব্যৱস্থাৰে গোলাঘাট, লখিমপুৰ, তিনিচুকীয়া আৰু কামৰূপ জিলাত নিৰ্মাণ কৰা 4খন মাল্টিকেয়াৰ পশু চিকিৎসালয় উদ্বোধন কৰিব। অনুষ্ঠানত পশুপালন আৰু পশু চিকিৎসা বিভাগৰ মন্ত্ৰী কৃষ্ণেন্দু পাল, সমবায় আদি বিভাগৰ মন্ত্ৰী যোগেন মোহন, শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, শক্তিমন্ত্ৰী প্ৰশান্ত ফুকন আৰু মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী উপস্থিত থাকিব। কেন্দ্ৰীয় লোকসেৱা আয়োগৰ 2025 বৰ্ষৰ অসামৰিক সেৱাৰ পৰীক্ষাৰ চূড়ান্ত ফলাফল ঘোষণা কৰা হৈছে। এই পৰীক্ষাত 659গৰাকী পুৰুষ আৰু 299গৰাকী মহিলা প্ৰাৰ্থীকে ধৰি মুঠ 998গৰাকী প্ৰাৰ্থী উত্তীৰ্ণ হৈছে। 2025 বৰ্ষৰ অসামৰিক সেৱাৰ পৰীক্ষাত ৰাজস্থানৰ অনুজ অগ্নিহোত্ৰীয়ে প্ৰথম, ৰাজেশ্বৰী চৌভে দ্বিতীয় আৰু আকাংশ ঠুলে তৃতীয় স্থান লাভ কৰিছে। অসমৰো 4গৰাকী প্ৰাৰ্থী এই পৰীক্ষাত উত্তীৰ্ণ হৈছে। ইয়াৰ ভিতৰত গুৱাহাটীৰ অভিজ্ঞান খাউণ্ডে 187 সংখ্যক স্থান আৰু লিজা গাৰ্গে 303 সংখ্যক স্থান লাভ কৰিছে। যোৰহাটৰ ডঃ অভিজ্ঞান জ্যোতি বৰাই 570 সংখ্যক স্থান লাভ কৰি জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। নগাঁৱৰ ডিফলু নিবাসী ভাস্বত শইকীয়াই এইবাৰ 777 সংখ্যক স্থানত উত্তীৰ্ণ হৈছে। ইয়াৰ পূৰ্বে ভাস্বত শইকীয়াই 2024 বৰ্ষৰ কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত 474 সংখ্যক স্থান লাভ কৰি IPS বিষয়া হিচাপে নিৰ্বাচিত হৈছিল। কেন্দ্ৰীয় লোকসেৱা আয়োগত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা অভিজ্ঞান খাউণ্ডে পৰীক্ষাৰ বাবে তেওঁ কিদৰে প্ৰস্তুতি চলাইছিল সেই বিষয়ে সাংবাদিকৰ আগত এইদৰে কয়।
I'm very happy with the result. Finally, kiman kosto kora pisot finally selection hole to exam. Aru preparation strategy ko bole bole gute keta belek belek approach follow korbo lage. Prelims, mains and interview. Prelims ot jehetu objective paper hoy so tate eliminating hetu skill thakibo lage je wrong option keneke এলিমিনেট কৰিব লাগে। তাতে অভিয়াছলি ইমান ভাষ্ট চিলেবাছ হয় চ' চববোৰ আনচাৰ নাজানিব পাৰি, কিন্তু মানে প্ৰবেবিলিটি গেম দি পেলাই আৰু অলপমান ছাবকনচিয়াছ মাইণ্ডটো এক্টিভলি ভাবি পেলাই মাল্টিপল ৰিভিজন কৰিব লাগে ফ্ৰম বেচিক চ'ৰ্চেছ। তাৰপিছত অলপমান মানে ষ্ট্ৰং হ'ল আহে প্ৰিলিমছত। দেন মেইনছত আনচাৰ ৰাইটিং খুব প্ৰেক্টিছ কৰিব লাগে। মেইনছৰ ষ্ট্ৰেটেজিটো এইটোৱে, পেপাৰ কমপ্লিট কৰিব লাগে আৰু গোটেই আনচাৰ ভালকৈ লিখিব লাগে। টাইম বহুত ক্ৰাঞ্চ শ্বৰ্টেজ হয় কাৰণ আপুনি 20টা কুৱেশ্যন কমপ্লিট কৰিব লাগে ইন 3 ঘণ্টাত। চ' সেইটো কাৰণে বহুত ৰিগৰাছ ৰাইটিং প্ৰেক্টিছ লাগে। ৰাইটিং প্ৰেক্টিছ নকৰিলে কিন্তু এইটো ক্লিয়াৰ কৰা বহুত দিগদাৰ হয়।
বিগত বৰ্ষৰ 25 মে'ত অনুষ্ঠিত অসামৰিক সেৱাৰ প্ৰাৰম্ভিক পৰীক্ষাত 930,000ৰো অধিক প্ৰাৰ্থী অৱতীৰ্ণ হৈছিল বুলি কেন্দ্ৰীয় লোকসেৱা আয়োগে প্ৰকাশ কৰিছে। আসন্ন বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী কুচকাৱাজ আৰম্ভ হৈছে। বিজেপিয়ে আজি সৰুপথাৰ, গোলাঘাট, খুমটাই আৰু দেৰগাঁৱত জন আশীৰ্বাদ যাত্ৰা উলিয়াব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি নাহৰকটীয়া আৰু খোৱাঙত জন আশীৰ্বাদ যাত্ৰাত অংশ লয়। এই যাত্ৰাত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী বিমল বৰা, বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই মুখ্যমন্ত্ৰীক সংগ দিয়ে। শতাধিক লোকে এই আশীৰ্বাদ যাত্ৰাত অংশ লোৱাৰ লগতে গায়ন বায়ন আৰু পুষ্পবৃষ্টিৰে মুখ্যমন্ত্ৰীগৰাকীক আদৰণি জনায়। কংগ্ৰেছ, অসম জাতীয় পৰিষদকে ধৰি বিৰোধীৰ মিত্ৰতা সন্দৰ্ভত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈৰ উপস্থিতিত কালি গুৱাহাটীত বিৰোধী ঐক্যৰ মাজত আলোচনা অনুষ্ঠিত হয়। অৱশ্যে কালিও বিৰোধী মিত্ৰতা চূড়ান্ত নহল। শাসনাধিষ্ঠিত বিজেপিৰ দৰে বিৰোধী পক্ষই শীঘ্ৰে ঐক্যবদ্ধভাৱে নিৰ্বাচনী প্ৰচাৰত নামিব বুলি শ্ৰীগগৈয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰে। বাক্সা জিলাৰ সদৰ মুছলপুৰত বি পি এফৰ দিছপুৰ চলো কাৰ্যসূচীত কালি বি টি চিৰ মুৰববী হাগ্ৰামা মহিলাৰীয়ে অংশগ্ৰহণ কৰে। শ্ৰীমহিলাৰীয়ে অহা 9 মাৰ্চত বি পি এফ দলৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ পাব বুলি জানিবলৈ দিয়ে। তেওঁ লগতে নিৰ্বাচনত ইউ পি পি এলৰ সৈতে বি পি এফৰ কোনো সম্পৰ্ক নাথাকে আৰু বৰ্তমানলৈ আসন ভাগ বটোৱাৰক লৈ বিজেপিৰ সৈতে চূড়ান্ত সিদ্ধান্ত হোৱা নাই বুলি প্ৰকাশ কৰে। ইপিনে ইউ পি পি এল দলে নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত বি টি চিত আৰম্ভ কৰা শান্তি মটৰচাইকেল সমদল কালি ছিডলি চিৰাং সমষ্টিত উলিওৱা হয়। দলৰ সভাপতি তথা বি টি চিৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে কাজলগাঁও শান্তি খেলপথাৰৰ পৰা এই সমদলৰ নেতৃত্ব দিয়ে। শ্ৰীবড়োৱে সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত সমাগত বিধানসভা নিৰ্বাচনত ইউ পি পি এল দলে বি টি চিৰ 15খন আসনতে প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা ঘোষণা কৰে। অসম বিধানসভাৰ সমাগত নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা চূড়ান্ত কৰাৰ বাবে আজি নতুন দিল্লীত কংগ্ৰেছ স্ক্ৰীনিং কমিটীৰ এখন বৈঠক অনুষ্ঠিত হ'ব। বৈঠকত কংগ্ৰেছ নেত্ৰী তথা স্ক্ৰীনিং কমিটীৰ অসমৰ অধ্যক্ষা প্ৰিয়ংকা গান্ধী উপস্থিত থকাৰ কথা। আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উপলক্ষে ক্ৰীড়া ক্ষেত্ৰত মহিলাৰ অংশগ্ৰহণক উদযাপনৰ লক্ষ্যৰে কাইলৈ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ অধীনত দেশৰ 250টা স্থানত অস্মিতা লীগৰ আয়োজন কৰা হৈছে। ক্ৰীড়া দপ্তৰৰ ৰাজ্যমন্ত্ৰী ৰক্ষা নিখিল খাৰ্চেই এই কথা ঘোষণা কৰিছে। ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ আৰু মাই ভাৰতৰ যুটীয়া উদ্যোগত কাইলৈ 13 বছৰ অনুৰ্ধ 13-18 বছৰৰ ভিতৰৰ আৰু 18 বছৰৰ ঊৰ্ধৰ শাখাত বিভিন্ন খেল অনুষ্ঠিত হ'ব। গ্ৰামাঞ্চল আৰু সৰু চহৰৰ ছোৱালীসকলক ক্ৰীড়া কেৰিয়াৰ হিচাপে লোৱাৰ বাবে উৎসাহিত কৰাৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। অসমৰ বিভিন্ন স্থানত কাইলৈ আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ লগত সংগতি ৰাখি অস্মিতা শীৰ্ষক লীগ আৰু অন্যান্য প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। শিৱসাগৰ জিলা ক্ৰীড়া বিষয়া কাৰ্যালয় আৰু মাই ভাৰতৰ জিলা যুৱ বিষয়াৰ যৌথ উদ্যোগত এই প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। শিৱসাগৰৰ ঐতিহাসিক পিয়লি ফুকন ষ্টেডিয়ামত এই প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। আন্তৰ্জাতিক নাৰী দিৱসৰ সৈতে সংগতি ৰাখি আজি নিশা আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাত অনুষ্ঠানত সংবাদ ক্ষেত্ৰত নাৰী প্ৰত্যাহ্বান আৰু প্ৰত্যাশা শীৰ্ষক এটি আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত সাংবাদিক সুস্মিতা গোস্বামী, অৰুণিমা কলিতা আৰু ভিডিঅ' সাংবাদিক মল্লিকা কলিতাই মনৰ ভাৱ প্ৰকাশ কৰিব। অনুষ্ঠানটিৰ আঁত ধৰিব অৰুণিমা গোস্বামীয়ে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া খন্তেক বাণিজ্যিক বিৰতি।
এসময়ত অসমত উন্নত চিকিৎসা আছিল বিৰল। এতিয়া উত্তৰ পূৰ্বাঞ্চলৰ উন্নত চিকিৎসাৰ কেন্দ্ৰ হ'ল অসম।
গুৱাহাটীৰ সমীপৰ চাংচাৰীত স্থাপন কৰা এইমছৰ জৰিয়তে অসমত সুলভ হৈছে উন্নত চিকিৎসা।
তথ্য আৰু জনসংযোগ সঞ্চালকালয় অসমৰ দ্বাৰা প্ৰচাৰিত।
আপোনাৰ সতৰ্কতাই বচাব পাৰে আপোনাৰ জীৱন, জীৱিকা, সম্পদ আৰু আপোনজনক। ধুমুহাৰ সময়ত সতৰ্ক হওক। ঘৰৰ চালি বা টিনপাতৰ ঢিলা হৈ থকা গজাল, ফুটা, মামৰে ধৰা অংশ আদি পৰীক্ষা কৰি মেৰামতি কৰাই লওক। ঘৰৰ দুৱাৰ খিৰিকীৰ খিলি, ফাঁক বা কাঁচ আদি পৰীক্ষা কৰি মেৰামতি কৰাই লওক। ঘৰৰ ওচৰে পাজৰে থকা গছ গছনিৰ শুকান, মৰি যোৱা ডাল, ঠাল ঠেঙুলি আদি কটাই পেলাওক। ধুমুহাৰ সময়ত আপুনি যদি চলন্ত গাড়ীত আছে, তেনেহলে বৈদ্যুতিক তাঁৰ গছ আদিৰ পৰা আঁতৰত নিৰাপদ ঠাইত গাড়ীখন ৰখাওক। নদীত মাছ মাৰিবলৈ অথবা নাও বা ফেৰীত উঠিবলৈ নাযাব আৰু ততালিকে পাৰলৈ উভতিব। যিকোনো জৰুৰীকালীন সহায়ৰ বাবে যোগাযোগ কৰক টোল ফ্ৰী নম্বৰ 1077ত। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ নাৰী শক্তিক চৰকাৰী ব্যৱস্থাপনাৰ দায়িত্ব অৰ্পণেৰে অধিক সবল কৰাৰ লক্ষ্য ঘোষণা কৰিছে। এই অনুসৰি কালি তিনিচুকীয়াৰ নতুন আৱৰ্ত ভৱনৰ পৰিচালনাৰ দায়িত্ব বান্ধৱী জনকল্যাণ আত্মসহায়ক গোটক অৰ্পণ কৰা হয়। উল্লেখযোগ্য যে 2022-23 বিত্তীয় বৰ্ষৰ ৰাজ্যৰ শ্ৰেষ্ঠ আত্মসহায়ক গোটৰূপে স্বীকৃতিপ্ৰাপ্ত এই গোটটোৱে এ এছ আৰ এল এমৰ তত্বাৱধানত আই আই এইচ এম গুৱাহাটীৰ পৰা প্ৰশিক্ষণ লাভ কৰে। গোটটোৰ দক্ষ সদস্যাসকলে 2025-26 বৰ্ষত 7,00,000 টকাৰ ব্যৱসায়িক সফলতাৰে এক নতুন নিদৰ্শন দাঙি ধৰিবলৈ সমৰ্থ হয়। শিলচৰৰ অসম বিশ্ববিদ্যালয়ৰ গৱেষকৰ দল এটাই পলিচিষ্টিক অভাৰী চিণ্ড্ৰমৰ ৰোগ নিৰ্ণয় কৰাত সহায়ক হোৱাকৈ নতুন হৰমন মেপিং ডায়গনষ্টিক ৰিং ডিভাইচ উদ্ভাৱন কৰিছে। বিশ্ববিদ্যালয়খনৰ জীৱ বিজ্ঞান আৰু জৈৱ তথ্য বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক ডঃ শুভদীপ ৰায় চৌধুৰী আৰু তেওঁৰ পি এইচ ডি গৱেষক অন্বেষা দে তথা সন্দীপন দাসে এই যন্ত্ৰটোৰ আৰ্হি প্ৰস্তুত কৰিছে। গৱেষকসকলে বিশেষভাৱে প্ৰস্তুত কৰা এই যন্ত্ৰটোৱে পি চি অ এছৰ সন্দেহযুক্ত ৰোগীৰ সঠিক পৰীক্ষণত সহায় কৰিব। ডিব্ৰুগড় জিলা পলিটেকনিক প্ৰতিষ্ঠানৰ সমীপত অৱস্থিত সহকাৰী দুগ্ধ উন্নয়ন বিষয়ৰ কাৰ্যালয় নগৰীয়া গাখীৰ যোগান আঁচনিৰ আধাৰশিলা স্থাপন আজি অনুষ্ঠিত হ'ব। বিয়লি হ'বলগীয়া এই কাৰ্যসূচীত মন্ত্ৰী প্ৰশান্ত ফুকন উপস্থিত থাকিব। বৰ্তমান শিক্ষা ব্যৱস্থাত কৃত্ৰিম বুদ্ধিমত্তাৰ ভূমিকা আৰু প্ৰাসংগিকতা শীৰ্ষক বিষয়বস্তু সামৰি কালি উজনি মাজুলী খেৰকটীয়া মহাবিদ্যালয়ত এখন যুৱ সংসদ অনুষ্ঠিত হয়। এই সংসদত বৰ্তমান শিক্ষা ব্যৱস্থাত কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰয়োজনীয়তা, ইয়াৰ সম্ভাৱনা আৰু শিক্ষাৰ ক্ষেত্ৰত প্ৰভাৱ সন্দৰ্ভত বিস্তৃত আলোচনা কৰা হয়। ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত কাইলৈ আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হ'বলগীয়া ফাইনেলত ভাৰত নিউজিলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। সূৰ্যকুমাৰ যাদৱ নেতৃত্বাধীন ভাৰতীয় দলটোৱে যোৱা বৃহস্পতিবাৰে ইংলেণ্ডৰ বিৰুদ্ধে ৰোমাঞ্চকৰ ছেমি ফাইনেলত 7 ৰাণত জয়লাভ কৰে। একেদৰে আন এখন ছেমি ফাইনেলত নিউজিলেণ্ডে ফিন এলেনৰ দ্ৰুততম শতকাৰীয়ে দক্ষিণ আফ্ৰিকাক 9 উইকেটত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক মৰমী কাশ্যপৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
দেশৰ প্ৰথমখন ৰাজ্য হিচাপে কৰ্ণাটকত 16 বছৰ অনুৰ্ধৰ বাবে নিষিদ্ধ হ'ব সামাজিক মাধ্যম। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী সিদ্দাৰামাই কালি বিধানসভাত এই কথা প্ৰকাশ কৰাৰ বাতৰি অসমীয়া প্ৰতিদিন কাকতখনে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। কেন্দ্ৰীয় লোকসেৱা আয়োগে অনুষ্ঠিত কৰা 2025 বৰ্ষৰ অসামৰিক সেৱাৰ পৰীক্ষাত অসমৰ 4গৰাকীয়ে সফলতা লাভ কৰাৰ বাতৰি নিয়মীয়া বাৰ্তা কাকতখনে মেধাত জিলিকিল অসমৰ অভিজ্ঞান খাউন, লিজা গাৰ্গ, অভিজ্ঞান জ্যোতি বৰা, ভাস্বত শইকীয়া এই শিৰোনামেৰে আলোকচিত্ৰসহ প্ৰকাশ কৰিছে। অসমীয়া খবৰৰ লগতে আন কাকতসমূহেও এই বাতৰিটো প্ৰথম পৃষ্ঠাত স্থান দিছে। ইৰাণ আৰু ইজৰাইল আমেৰিকাৰ যুদ্ধ অধিক দীঘলীয়া হলে ভাৰতত ৰন্ধন গেছৰ সংকটৰ আশংকা কৰি দেশৰ সকলো তেল শোধনাগাৰক ৰন্ধন গেছৰ উৎপাদন বৃদ্ধি কৰাৰ নিৰ্দেশ জাৰি কৰাৰ বাতৰি এটা দৈনিক জনমভূমি কাকতখনে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এই যুদ্ধৰ ফলত মধ্যপ্ৰাচ্যলৈ সমুদ্ৰ পথ বন্ধ হৈ পৰাৰ ফলত অসমৰ চাহ উদ্যোগ ভাবুকিৰ সন্মুখীন হোৱাৰ বাতৰিটো দৈনিক অসম কাকতখনে অসমৰ 1800 কোটিৰ চাহৰ বজাৰত সংকট এই শিৰোনামেৰে মুখ্য বাতৰিৰূপে প্ৰকাশ কৰিছে। কাৰ্বি আংলং জিলাৰ নীলি ব্লকৰ অন্তৰ্গত দুৰ্গম কালা পাহাৰত বৃহস্পতিবাৰে সন্ধিয়া ধবংসপ্ৰাপ্ত যুঁজাৰু বিমানখনৰ 2জন পাইলট নিহত হোৱাৰ বাতৰি দি আছাম ট্ৰিবিউন আৰু আমাৰ অসম কাকত দুখনে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। অসম বিদ্যুৎ নিয়ন্ত্ৰণ আয়োগে 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ 2026-27 বৰ্ষৰ বিদ্যুৎ শুল্ক বৃদ্ধি নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ বাতৰিটো দ্য চেণ্টিনেল কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ইৰাণ যুদ্ধত 18.87 লাখ কোটি টকা ব্যয় হ'ব পাৰে ট্ৰাম্প প্ৰশাসনৰ এই শিৰোনামেৰে ইৰাণ আৰু আমেৰিকা ইজৰাইল যুদ্ধৰ বাতৰি এটা দৈনিক অগ্ৰদূত কাকতখনে প্ৰকাশ কৰিছে। এতিয়া আহক পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
ধন্যবাদ মৰমী কাশ্যপ। ইৰাণ, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইজৰাইলৰ মাজৰ সংঘৰ্ষই আজি 8ম দিনত প্ৰৱেশ কৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ইৰাণৰ সৈতে কোনো ধৰণৰ বুজাবুজিৰ বাবে অস্বীকাৰ কৰি ইৰাণক বিনা চৰ্তে আত্মসমৰ্পণ কৰিবলৈ দাবী জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ৰাষ্ট্ৰপতি ট্ৰাম্পে কয় যে ইৰাণে আত্মসমৰ্পণ কৰিলে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইয়াৰ সহযোগী দেশসমূহে ইৰাণক অৰ্থনৈতিকভাৱে পুনৰ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত সহায় কৰিব। আমেৰিকাই ইতিমধ্যে ইৰাণৰ আকাশমাৰ্গ নিয়ন্ত্ৰণৰ দিশত অগ্ৰসৰ হৈছে আৰু 4ৰ পৰা 6 সপ্তাহৰ ভিতৰতে নিজৰ লক্ষ্য প্ৰাপ্তি কৰিব বুলি হোৱাইট হাউছৰ প্ৰেছ সচিব কেৰলিন লিভিটে কালি সাংবাদিকৰ আগত প্ৰকাশ কৰে। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত পুৱাৰ ভাগত বতৰ আংশিকভাৱে ডাৱৰীয়া হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 32 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 17 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ বতৰ শুকান হৈ থকাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিঙৰ আজি অসমত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কাৰ্যসূচীত অংশগ্ৰহণ। সদ্যঘোষিত কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অসামৰিক সেৱাৰ পৰীক্ষাত অসমৰ 4গৰাকী প্ৰাৰ্থী উত্তীৰ্ণ। আসন্ন বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী কুচকাৱাজ আৰম্ভ। আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উপলক্ষে কাইলৈ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ অধীনত দেশৰ 250টা স্থানত অস্মিতা লীগৰ আয়োজন আৰু T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত কাইলৈ ভাৰত নিউজিলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ।